আজি বাৰ্মিং আঞ্চলিক বিধৰ পৰিচালক আৰক্ষী সৰ্বোচ্চ কমিটি সংসদত কাইলৈ দাখিল হ'বলগীয়া কেন্দ্ৰীয় বাজেটে দেশৰ পৰৱৰ্তী পাঁচ বছৰৰ কাৰ্যকলাপৰ বাবে দিশ নিৰ্ণয় কৰাৰ লগতে 2047 বৰ্ষৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে ভেটি নিৰ্মাণ কৰিব। আজি সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংসদ ভৱনৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোদীয়ে কয় যে লোকসভাৰ শেহতীয়া নিৰ্বাচনত দেশৰ জনসাধাৰণে তেওঁলোকৰ ৰায়দান কৰে আৰু এতিয়াৰে পৰা পৰৱৰ্তী পাঁচ বছৰৰ বাবে সকলো ৰাজনৈতিক দলে একেলগে কাম কৰাটো অপৰিহাৰ্য হৈ পৰে। বিৰোধী দলসমূহে নিজৰ বিফলতাক ঢাকি ৰখাৰ চেষ্টাৰে সংসদৰ সমল ব্যৱহাৰ কৰা বুলি অভিযোগ কৰি এনে নেতিবাচক ৰাজনীতিৰ পৰা প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক সমালোচনা কৰে। সদনৰ কাম কাজ ৰাজনৈতিক দলসমূহৰ স্বাৰ্থত নহয় বৰঞ্চ দেশৰ স্বাৰ্থতহে সম্পন্ন হয় বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ৰাজনৈতিক দলসমূহক তেওঁলোকৰ নিজস্ব কাৰ্যসূচীৰ পৰিৱৰ্তে দেশৰ সেৱাৰ হকে আগবাঢ়ি আহিবলৈ আহান জনায়। সাংসদসকলৰ প্ৰতি সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে দেশৰ 140 কোটি নাগৰিকৰ প্ৰতি সেৱা আগবঢ়োৱাটোহে সদনৰ দায়িত্ব বুলি মত প্ৰকাশ কৰাৰ লগতে সংসদৰ প্ৰতিগৰাকী সদস্য বিশেষকৈ প্ৰথমবাৰৰ বাবে সদনলৈ অহা সদস্যসকলক তেওঁলোকৰ দৃষ্টিভংগী প্ৰকাশ কৰাৰ সুযোগ দিবলৈকে তেওঁ ৰাজনৈতিক দলসমূহৰ প্ৰতি আহ্বান জনায়। বিগত 3টা বছৰত দেশৰ একেৰাহে প্ৰায় 8% অৰ্থনৈতিক বিকাশ সাধন হোৱা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতবৰ্ষক বিশ্বৰ অন্যতম দ্ৰুত বিকাশশীল অৰ্থনীতি বুলি অভিহিত কৰে। ইতিবাচক দৃষ্টিভংগী বিনিয়োগ আৰু পাৰদৰ্শিতাৰ সুবাদত সম্প্ৰতিৰ সুযোগৰ পৰিৱেশ শীৰ্ষত উপনীত হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে তেওঁ জনসাধাৰণক প্ৰকাশ কৰা নিশ্চয়তাসমূহ কাৰ্যকৰী কৰাৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিবলৈ চৰকাৰ অগ্ৰসৰ হৈছে বুলিও নিশ্চিত কৰি দিয়ে। বাজেট অধিৱেশনত দেশৰ গৌৰৱময় গণতান্ত্ৰিক যাত্ৰাপথৰ এটা গুৰুত্বপূৰ্ণ লক্ষ্যস্থান বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজনৈতিক দলসমূহক দলগত আদৰ্শৰ ঊৰ্ধলৈ উঠি পৰৱৰ্তী 4.5 বছৰত দেশৰ প্ৰতি নিজক উৎসৰ্গ কৰিবলৈ আহান জনায়। সকলো ৰাজনৈতিক দলে 2029 চনৰ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক ৰণত নামি পৰিব পৰাকৈ কৃষক যুৱ সম্প্ৰদায় আৰু সামগ্ৰিকভাৱে দেশক শক্তিশালী কৰাৰ কামত অংশগ্ৰহণ কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত এতিয়ালৈকে প্ৰায় 2 কোটি 28 লাখ ক্ষুদ্ৰ শিল্পী আৰু কাৰিকৰে নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াত 13,94,000 হিতাধিকাৰীসকলমে নাম পঞ্জীয়ন কৰা হৈছে। এইসকলৰ ভিতৰত 5,43,000ৰো অধিক মহিলা। দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰী লোকসভাত এটি লিখিত প্ৰশ্নৰ উত্তৰত কয় যে দেশৰ ভিতৰত 5,03,161গৰাকী আবেদনকাৰী প্ৰশিক্ষণ দিয়া হৈছে। ইয়াৰে 2,74,703গৰাকী মহিলা। তেওঁ লগতে কয় যে কৰ্ণাটকৰ পৰা সৰ্বাধিক সংখ্যক আবেদনকাৰী পঞ্জীয়ন কৰিছে। ৰাজ্যখনৰ 1,09,000 প্ৰাৰ্থীয়ে মৌলিক দক্ষতা প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ পিছত জম্মু কাশ্মীৰৰ 81,000 আৰু গুজৰাটৰ 79,000 প্ৰাৰ্থীয়ে প্ৰমাণ পত্ৰ লাভ কৰে। তেওঁ লগতে কয় যে কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু গুজৰাটত সৰ্বাধিক 85,000ৰো অধিক মহিলাই মৌলিক দক্ষতা প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ছেপ্টেম্বৰ মাহত 18টা কৰ্মক সামৰি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি মুকলি কৰিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বৈঠকত মিলিত হয়। বানাক্ৰান্তসকলৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ হ্ৰাস কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ বিষয়েও তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক অৱগত কৰে। তদুপৰি সাক্ষাৎকালত ৰাজ্যত চলি থকা উন্নয়নমূলক কাম কাজৰ স্থিতিৰ বিষয়ে আলোচনা কৰা হয়। অসমৰ জনসাধাৰণৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জ্ঞাপন কৰে। অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰী গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে 32জন অভিযুক্তক দোষী সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালৰ লগতে প্ৰাক্তন 2 সদস্য সামিদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলে আৰু 29জন কৃষি উন্নয়ন বিষয়া পদত নিযুক্তি লাভ কৰা প্ৰাৰ্থীক ধনৰ বিনিময়ত চাকৰি লোৱাৰ বিচাৰত দোষী সাব্যস্ত কৰে। দোষী সাব্যস্ত হোৱাসকলে লাভ কৰিবলগীয়া শাস্তিসমূহ আদালতে কাইলৈ শুনানি গ্ৰহণ কৰিব। আনহাতে তথ্য প্ৰমাণৰ অভাৱত 11জন অভিযুক্তক আদালতে দোষমুক্ত হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৰাকেশ পাল অধ্যক্ষ হৈ থকাৰ সময়ত কৃষি উন্নয়ন বিষয়া নিযুক্তিৰ নামত ব্যাপক ধন লেনদেনৰ অভিযোগ তুলি এগৰাকী প্ৰাৰ্থীয়ে 2017 চনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছিল। আমাৰ বিয়লি আঞ্চলিক বাতৰি ইমান তদন্ত কৰিম। Thank you.